নমস্কাৰ, দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিনাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ো উদ্বোধন কৰে। ইয়াৰ পাছত ডক্টৰ শর্মায় লাভক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰিব। ইপিনে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 13,139গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত 208খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় 240 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্যসেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে। বৰ্তমান যিসকলে 10,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰি আছে, ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকৰ সাহায্য ভৱিষ্যতে 25,000 টকাৰ পৰা 50,000 টকালৈ বৃদ্ধি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইপিনে শিলচৰত 3,000 নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অধীনত অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰে। বহু জল্পনা কল্পনা প্ৰতীক্ষা বাদ বিসম্বাদৰ অন্তত কালি সুদীৰ্ঘ 22 বছৰৰ মূৰত গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ 8টা টাৰ্বাইনৰ কালি 1 নম্বৰ ইউনিটটো মুকলি কৰে। উল্লেখযোগ্য যে 2003 চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি 20ৰো অধিক দল সংগঠনে প্ৰতিবাদ গঢ়ি তুলিছিল, যাৰ ফলত এই প্ৰকল্পটোৰ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। 2019 চনত প্ৰকল্পটোৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু কালি প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে 250 মেগাৱাট শক্তি উৎপাদন কৰা হয়। বাকী থকা 7টা টানেল চলিত বৰ্ষৰ নৱেম্বৰত মুকলি কৰাৰ বাবে বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। লখিমপুৰ জিলাৰ বহু দল সংগঠনে বান্ধ সুৰক্ষা সমিতিৰ পৰা অনুমোদন নোপোৱাকৈ এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ পৰীক্ষণ কাৰ্যৰ বিৰোধিতা কৰিছে। ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অতি বিপদজনক হ'ব বুলি বীৰ লাচিত সেনায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 1985 চনৰ 24 মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ। আজি নিশা 8:02ৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্মলগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশকক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত যোৱা 17 অক্টোবৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত কলিয়াবৰী গাঁৱৰ আদি ছাঠী জিতুল ৰাভাক কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ অসাধাৰণ নিষ্ঠা আৰু সেৱাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে। যোৱা 23 অক্টোবৰত কোকৰাঝাৰ জিলাৰ শিঙিমাৰী ৰেল লাইনত সংঘটিত IED বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰা মাওবাদী অসীম হেমব্ৰম ওৰফে ৰোহিত মুৰ্মুৰ আৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত কালি মৃত্যু হয়। কোকৰাঝাৰ জিলাৰ চালাকাটি আৰক্ষী চকীৰ সমীপৰ নন্দনগিৰি পাহাৰত সংঘটিত এই সংঘৰ্ষত মাওবাদীজন নিহত হোৱা বুলি কোকৰাঝাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40